এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি দাবী কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 406খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতি কৰা হৈছে বুলি কালি বিধানসভাত উল্লেখ কৰে। বিধায়ক তেৰছ গোৱালৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ 23,157গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ডাঃ পেগুৱে লগতে কয় যে বৰ্তমান ৰাজ্যৰ চাহবাগিচাসমূহত 118খন আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদৰ্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে 87খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু 31খন বিদ্যালয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডাঃ পেগুৱে অনুমতিপ্ৰাপ্ত বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত আন এটা প্ৰশ্নৰ উত্তৰত কয় যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম চৰকাৰৰ অনুমতিপ্ৰাপ্ত মুঠ 402খন অপ্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ক প্ৰাদেশিকীকৰণ আইন 2017 আৰু সংশোধনী আইন 2018ৰ প্ৰয়োজনীয় অৰ্হতা নোহোৱাৰ বাবে এই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত ৰখা হৈছে। আনহাতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সকলো মহাবিদ্যালয়কে প্ৰাদেশিকীকৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে চৰ আৰু গ্ৰামীণ এলেকাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত 15,000তকৈও অধিক শিক্ষকৰ পদ খালী হৈ আছে বুলি জানিবলৈ দিয়ে। একেদৰে চৰ আৰু গ্ৰামীণ এলেকাৰ মাধ্যমিক বিদ্যালয়সমূহতো 12,000তকৈও অধিক পদ খালী হৈ আছে বুলি ডাঃ পেগুৱে সদৰী কৰে। খালী হৈ থকা শিক্ষকৰ পদ কৰ্তনৰ বাবে বিৰোধীয়ে তোলা প্ৰস্তাৱ খাৰিজ কৰি তেওঁ খালী পদসমূহৰ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে বুলি জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত সময়ত দুৰ্গম আৰু চৰ অঞ্চলত বিদ্যালয় ভিত্তিত শিক্ষক নিযুক্তি দিয়া হ'ব। উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষকৰ পদ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নতুন সেৱা বিধি প্ৰস্তুত কৰি ৰাজ্যত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব বুলিও অৱগত কৰে।
ইতিমধ্যে আমি এখন নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰি আছো, যিখন ছাৰ্ভিচ ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছো। অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে। তাৰোপৰি আমি এটা ছাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছো যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব। অন্তত প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত 2খন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় 3টা ষ্ট্ৰীমসহ আৰ্টছ ছায়েন্স কমাৰ্চ এই 3টা ষ্ট্ৰীমসহ থাকিব লাগে, গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছো।
ৰাজ্যত নতুনকৈ বি এড কলেজ খোলাৰ প্ৰক্ৰিয়া বন্ধ হৈছে বুলি জানিবলৈ দি ডাঃ পেগুৱে সংহত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আই টি ই পিৰ পাঠ্যক্ৰমৰ কাৰণে অসমৰ 17খন শিক্ষানুষ্ঠানে অনুমতি লাভ কৰিছে বুলি উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা 10দিনীয়াকৈ তিনিচুকীয়াত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ চলিহানগৰ খেলপথাৰত বিয়লি 3:30 বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব। উদ্বোধনী সভাত অসম সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামী, সন্মানীয় অতিথি আৰু সাহিত্যিক সাংবাদিক দিলীপ চন্দন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস আদি বিষয় সামৰি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। প্ৰতি সন্ধিয়া 5 বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীৰ মাজত বাৰেৰহণীয়া সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে 300টকাকৈ জলপানী প্ৰদানৰ ব্যৱস্থা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। এই উপলক্ষে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 10 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। চলিত মাহৰ পৰা অহা 4 মাহলৈ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই জলপানী লাভ কৰিব। শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ উপৰি তেওঁলোকৰ অধ্যয়নৰ সামগ্ৰী তথা পুষ্টিকৰ খাদ্য ক্ৰয়ত সহায়ৰ বাবে প্ৰেৰণা শীৰ্ষক জলপানীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ 4,40,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় জিলাৰ মেলেঙিয়াল গাঁৱত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত মদাৰখাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ৰেৱদত্ত ফুকনৰ মৃত্যু হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।